وَإِذْ أَخَذْنَا مِيثَاقَكُمْ وَرَفَعْنَا فَوْقَكُمُ الطُّورَ خُذُوا مَا آتَيْنَاكُمْ بِقُوَّةٍ وَاسْمَعُوا قَالُوا سَمِعْنَا وَعَصَيْنَا وَأُشْرِبُوا فِي قُلُوبِهِمُ الْعِجْلَ بِكُفْرِهِمْ قُلْ بِئْسَ مَا يَأْمُرُكُمْ بِهِ إِيمَانُكُمْ إِن كُنْتُمْ مُؤْمِنِينَ
আৰু স্মৰণ কৰা যেতিয়া আমি তোমালোকৰ পৰা প্ৰতিশ্ৰুতি লৈছিলোঁ আৰু তুৰ পৰ্বতক তোমালোকৰ ওপৰত উত্তোলন কৰিছিলোঁ আৰু কৈছিলোঁ আমি যি প্ৰদান কৰিলোঁ সেয়া দৃঢ়ভাৱে গ্ৰহণ কৰা আৰু মনোযোগ সহকাৰে শুনা সিহঁতে কৈছিল আমি শুনিলোঁ আৰু অমান্য কৰিলোঁ আৰু কুফৰি কৰাৰ কাৰণে সিহঁতৰ অন্তৰত দামুৰ প্ৰীতি সুমাই দিয়া হৈছিল কোৱা যদি তোমালোক মুমিন তেন্তে তোমালোকৰ ইমানে তোমালোকক যি নিৰ্দেশ দিয়ে সেয়া কিমান যে নিকৃষ্ট।